Ella, আকাশবাণী। বাতৰিৰ সৈতে মই পংকজ নয়ন ভট্টাচাৰ্য। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে, স্বাধীনতা যুঁজাৰু তথা ঐতিহাসিক চিপাহী বিদ্ৰোহৰ শ্বহীদ মংগল পাণ্ডেক তেওঁৰ জয়ন্তীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে কৈছে যে ভাৰত 2027 চনৰ ভিতৰত এখন উন্নত দেশ হোৱাৰ দিশে ধাৱমান হৈছে আৰু এই লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত প্ৰতিগৰাকী নাগৰিকৰে ভূমিকা আছে। বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ বাবে খৰতকীয়াকৈ প্ৰযুক্তিগত ভেটি প্ৰস্তুত কৰা হৈছে বুলি তথ্য সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে মন্তব্য কৰিছে। চীনে পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণক গৰিহণা দিছে আৰু FIDE বিশ্ব মহিলা কাপ দবা প্ৰতিযোগিতাত অভিলেখ সৃষ্টি কৰি ভাৰতৰ 4গৰাকী খেলুৱৈ ক্ৰমে গ্ৰেণ্ডমাষ্টাৰ পনেৰু হাম্পি, ডি হাৰিকা, আৰ বৈশালী আৰু আন্তৰ্জাতিক মাষ্টাৰ দিব্যা দেশমুখে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। স্বাধীনতা যুঁজাৰু তথা ঐতিহাসিক চিপাহী বিদ্ৰোহৰ শ্বহীদ মংগল পাণ্ডেক তেওঁৰ জয়ন্তীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে মংগল পাণ্ডেক দেশৰ আগশাৰীৰ যোদ্ধা বুলি অভিহিত কৰি কয় যে তেওঁ শক্তিশালী ব্ৰিটিছ শাসনক প্ৰত্যাহ্বান জনাইছিল। মংগল পাণ্ডেৰ সাহসৰ কাহিনীয়ে দেশবাসীক সদায় প্ৰেৰণা যোগাই আহিছে বুলি শ্ৰীমোদীয়ে উল্লেখ কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও সামাজিক মাধ্যমত মংগল পাণ্ডেক সোঁৱৰণ কৰিছে, শ্বহীদগৰাকীৰ দেশপ্ৰেমৰ প্ৰেৰণা হিচাপে উল্লেখ কৰি শ্বাহে কয় যে ঔপনিৱেশিকতাৰ বিৰুদ্ধে চলা যুঁজখনত মংগল পাণ্ডেৰ গুৰুত্বপূৰ্ণ ভূমিকা আছিল। তেওঁ কয় যে মংগল পাণ্ডেৰ বাবেই 1857 চনৰ বিদ্ৰোহে বৃহৎ ৰূপ লৈছিল আৰু ব্ৰিটিছ শাসনৰ ভেটি কঁপাই তুলিছিল। তেওঁৰ নেতৃত্বত বেৰেকপুৰ সেনা ছাউনী স্বাধীনতা আন্দোলনৰ কেন্দ্ৰবিন্দুত পৰিণত হৈছিল বুলি গৃহমন্ত্ৰী শ্বাহে উল্লেখ কৰে। কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডায়ো মংগল পাণ্ডেৰ ত্যাগক স্মৰণ কৰিছে। তেওঁ কয় যে পাণ্ডেৰ আদৰ্শই ভৱিষ্যৎ প্ৰজন্মক সদায় আকৰ্ষণ কৰিব। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে মংগল পাণ্ডেক শ্ৰদ্ধা জনাই ৰাষ্ট্ৰীয় সজাগতা সৃষ্টিত মংগল পাণ্ডেৰ গুৰুত্বপূৰ্ণ ভূমিকাক সোঁৱৰণ কৰে। তেওঁ কয় যে মংগল পাণ্ডেৰ ত্যাগ আৰু নিষ্ঠাই দেশৰ তৰুণ প্ৰজন্মক সদায় প্ৰেৰণা যোগাই থাকিব। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে কৈছে যে ভাৰত 2027 চনৰ ভিতৰত এখন উন্নত দেশ হোৱাৰ দিশে ধাৱমান হৈছে আৰু এই লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত প্ৰতিগৰাকী নাগৰিকৰে ভূমিকা আছে। কেৰালাৰ IIT পাল্লাকাৰৰ সপ্তম সমাৱৰ্তন অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে আজি এইদৰে কয়। শ্ৰীপ্ৰধানে পৰিবহণ, গৃহ নিৰ্মাণ, চিকিৎসা সেৱা আৰু কৃষিকে ধৰি বিভিন্ন খণ্ডত বিশ্বমানৰ আন্তঃগাঁথনি তৈয়াৰ কৰি উলিওৱাত শিক্ষাৰ্থীসকলক নেতৃত্ব ল'বলৈ আহ্বান জনায়। গোলকীয় ডিজিটেল ক্ষেত্ৰত ভাৰতৰ ক্ৰমবৰ্ধমান ভূমিকাত আলোকপাত কৰি শ্ৰীপ্ৰধানে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ দেশতে বিস্তৃত আৰু শুদ্ধ ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনিৰ পোষকতা কৰি আহিছে। তেওঁ লগতে কৃষি ক্ষেত্ৰত আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰ আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত ভাৰতৰ আত্মনিৰ্ভৰতাত গুৰুত্ব দিয়ে। আজিৰ সমাৱৰ্তনত মন্ত্ৰীগৰাকীয়ে 328গৰাকী শিক্ষাৰ্থীক প্ৰমাণ পত্ৰ প্ৰদান কৰে। বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ বাবে খৰতকীয়াকৈ প্ৰযুক্তিগত ভেটি প্ৰস্তুত কৰা হৈছে বুলি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে মন্তব্য কৰিছে। IIT হায়দৰাবাদৰ সমাৱৰ্তন সমাৰোহত ভাৰতৰ প্ৰযুক্তিচালিত ভৱিষ্যতৰ বিষয়ে ব্যাখ্যা কৰি মন্ত্ৰীগৰাকীয়ে আজি এইদৰে প্ৰকাশ কৰে। তেওঁ ছাত্ৰ ছাত্ৰীসকলক বিশ্বমানৰ প্ৰযুক্তি আৰু সামগ্ৰী বিকশাই তুলিবলৈ আহ্বান জনায়। চলিত বছৰত ভাৰতৰ প্ৰথমটো থলুৱা অৰ্ধপৰিবাহী চিপ মুকলি কৰাৰ কথা ঘোষণা কৰি শ্ৰীবৈষ্ণৱে কয় যে দেশত 6টা অৰ্ধপৰিবাহী প্ৰকল্পৰ কাম চলি আছে আৰু এই প্ৰকল্পৰ কাম সম্পূৰ্ণ হৈ উঠিলে এই ক্ষেত্ৰত ভাৰত বিশ্বৰ অগ্ৰণীৰূপে পৰিগণিত হ'ব। ৰেলখণ্ডৰ সংস্কাৰৰ বিষয়ে উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে 2027 চনত প্ৰথমখন বুলেট ট্ৰেইন মুকলি কৰা হ'ব। চেন্নাইত তৃতীয় পৰ্যায়ৰ বন্দে ভাৰত ৰেলগাড়ী নিৰ্মাণ কৰি থকা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে। ভাৰত AI মিছন সন্দৰ্ভত শ্ৰীবৈষ্ণৱে কয় যে বিনামূলীয়া ডাটা ছেট আপলোড কৰা হৈছে আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰশিক্ষণো প্ৰদান কৰা হৈছে। ভাৰতে 2047 চনৰ ভিতৰত বিশ্বৰ শীৰ্ষৰ দুখন অৰ্থব্যৱস্থাৰ ভিতৰত নিজৰ স্থান দখল কৰিবলৈ সমৰ্থ হ'ব বুলি মন্ত্ৰীগৰাকীয়ে আস্থা প্ৰকাশ কৰে। বিধি বলবৎকাৰী সঞ্চালকালয় ED অনলাইন বেটিং এপ গোচৰৰ সংক্ৰান্তত প্ৰযুক্তি বিষয়ক কোম্পানী গুগল আৰু মেটালৈ জাননী জাৰি কৰিছে। সূত্ৰৰ পৰা জানিব পৰা মতে ED দুয়োটা কোম্পানীৰ প্ৰতিনিধিক সোমবাৰে দিল্লীৰ মুখ্য কাৰ্যালয়লৈ তলব কৰিছে। সংস্থাটোৱে অনলাইন বেটিং এপসমূহৰ প্ৰচাৰ প্ৰসাৰৰ ক্ষেত্ৰত ডিজিটেল মঞ্চসমূহৰ ভূমিকাৰ বিষয়টো পৰীক্ষা কৰি আছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। চীনে পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণক গৰিহণা দিছে আৰু আঞ্চলিক নিৰাপত্তাৰ বাবে সন্ত্ৰাসবাদ প্ৰতিৰোধী সহযোগিতা বৃদ্ধি কৰিবলৈ আহ্বান জনাইছে। পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণত জড়িত থকাৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰই পাকিস্তানৰ লস্কৰ ই তৈবাৰ সহযোগী সংগঠন দ্য ৰেজিষ্টেন্স ফ্ৰণ্টক বিদেশী সন্ত্ৰাসবাদী সংগঠন হিচাপে ঘোষণা কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি চীনৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ লিন জিয়ানে কয় যে দেশখনে সকলো ধৰণৰ সন্ত্ৰাসবাদৰ বিৰোধিতা কৰে। দ্য ৰেজিষ্টেন্স ফ্ৰণ্ট নামৰ সংগঠনটোৱে 26 জনকৈ নিৰীহ লোকৰ প্ৰাণ কাঢ়িলোৱা পেহেলগাম আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছিল যদিও পাছত ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা বৃদ্ধি পোৱাত পাফলতি মাৰিছিল। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ নিষেধাজ্ঞা ব্যৱস্থাৰ অধীনত পাকিস্তানৰ কেইবাটাও সন্ত্ৰাসবাদী গোট আৰু ব্যক্তি তালিকাভুক্ত হৈ আছে। এই ব্যৱস্থাৰ অধীনত সম্পত্তি জব্দ কৰা হয়, ভ্ৰমণ আৰু অস্ত্ৰ শস্ত্ৰৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হয়। এনে নিষিদ্ধ সংগঠনৰ ভিতৰত লস্কৰ ই তৈবা, জৈচ ই মহম্মদ আৰু জামাত উদ দাৱাৰ উপৰি হাফিজ ছৈদ আৰু মাছুদ আজহাৰৰ দৰে সন্ত্ৰাসবাদী আছে। উত্তৰ প্ৰদেশৰ যমুনা এক্সপ্ৰেছৱেত আজি পুৱা হোৱা দুটা সুকীয়া পথ দুৰ্ঘটনাত কমেও 6 জন লোকে প্ৰাণ হেৰুৱায় আৰু 19 জন আহত হয়। মথুৰাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক শ্লোক কুমাৰে কয় যে পুৱা 3 বজাত এখন মিনি ভেনে ট্ৰাক এখনত খুন্দিবৰ ফলত প্ৰথমটো অঘটন ঘটে। এই দুৰ্ঘটনাত 6 জন লোকে প্ৰাণ হেৰুৱায় আৰু 2 জন গুৰুতৰভাৱে আহত হয়। ইয়াৰ ঠিক এঘণ্টাৰ পাছত দিল্লীৰ পৰা মধ্যপ্ৰদেশ অভিমুখী ব্যক্তিগত খণ্ডৰ এখন বাছ পথৰ পৰা বাগৰি পৰে। এই ঘটনাত 17 জন যাত্ৰী আহত হয়। আহত 8 জনক মথুৰাৰ জিলা চিকিৎসালয়ত ভৰ্তি কৰা হৈছে আৰু অন্য 9 জনক আগ্ৰাৰ SN চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। আহতসকলৰ আটাইকেইজনৰে অৱস্থা সুস্থিৰ বুলি কোৱা হৈছে। ছিকিমত কৈলাশ মানসৰোবৰ যাত্ৰা নাথুলা পথে গিৰিপথেদি ভালদৰে চলি আছে। আজি নাথুলাৰ পৰা ষষ্ঠটো দলে তিব্বত স্বায়ত্তশাসিত অঞ্চললৈ যাত্ৰা কৰিছে। জ্যেষ্ঠ চৰকাৰী বিষয়াসকলে পতাকা জোকাৰি এই যাত্ৰাৰ আৰম্ভণি কৰে। বৰ্তমানলৈকে 4টা দলে এই যাত্ৰা সম্পূৰ্ণ কৰিছে আৰু 5ম দল কৈলাশ মানসৰোবৰৰ পৰা গেংটক অভিমুখে আহি আছে। নাথুলা হৈ আন 4টা দলে এই বছৰত কৈলাশ মানসৰোবৰলৈ যাত্ৰা কৰিব। প্ৰতিটো দলৰ সৈতে 1জনকৈ চিকিৎসক, ৰান্ধনি আৰু সম্পৰ্কৰক্ষী বিষয়া গৈছে। যাত্ৰা আৰম্ভ হোৱাৰ পূৰ্বে ছিকিমৰ বিভিন্ন স্থানত প্ৰতিগৰাকী তীৰ্থযাত্ৰীয়ে 4-5 দিনৰ বিশেষ প্ৰশিক্ষণ লোৱাটো বাধ্যতামূলক কৰা হৈছে। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা তীৰ্থযাত্ৰীসকলৰ বাবে এই যাত্ৰা আৰামদায়ক আৰু সুবিধাজনক কৰি তোলাৰ বাবে সেনাবাহিনী, ITBP, সীমান্ত পথ সংস্থা, BSNLৰ লগতে ছিকিম চৰকাৰে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে। অসম আৰ্চাৰী একাডেমী ডিব্ৰুগড়ৰ উদ্যোগত আৰু অসম আৰ্চাৰী সন্থা ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থা তথা ডিব্ৰুগড় ক্ৰীড়া বিষয়াৰ কাৰ্যালয়ৰ সহযোগত উজনি অসমত প্ৰথমবাৰলৈ আৰ্চাৰী খেলৰ প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হৈছে। মণিপুৰৰ প্ৰশিক্ষক সানাতুম্বা সিঙে প্ৰশিক্ষণ দি থকা আৰু 100+ প্ৰশিক্ষাৰ্থীয়ে অংশ লোৱা এই শিবিৰ 30 জুলাইলৈকে চলিব। কালি প্ৰশিক্ষণৰ 8ম দিনটোত প্ৰশিক্ষকগৰাকীয়ে প্ৰশিক্ষাৰ্থী তথা অভিভাৱকসকলৰ সৈতে এখন সৌহাৰ্দ্যপূৰ্ণ সভাত অংশগ্ৰহণ কৰে। FIDE বিশ্ব মহিলা কাপ দবা প্ৰতিযোগিতাত অভিলেখ সৃষ্টি কৰি ভাৰতৰ 4গৰাকী খেলুৱৈ ক্ৰমে গ্ৰেণ্ডমাষ্টাৰ কনেৰু হাম্পি, ডি হাৰিকা, আৰ বৈশালী আৰু আন্তৰ্জাতিক মাষ্টাৰ দিব্যা দেশমুখে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। প্ৰতিযোগিতাখনৰ কোৱাৰ্টাৰ ফাইনেলত 4গৰাকী খেলুৱৈয়ে প্ৰৱেশ কৰা ভাৰত হৈছে প্ৰথমখন দেশ। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। স্বাধীনতা যুঁজাৰু তথা ঐতিহাসিক চিপাহী বিদ্ৰোহৰ শ্বহীদ মংগল পাণ্ডেক তেওঁৰ জয়ন্তীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে কৈছে যে ভাৰত 2047 চনৰ ভিতৰত এখন উন্নত দেশ হোৱাৰ দিশে ধাৱমান হৈছে আৰু এই লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত প্ৰতিগৰাকী নাগৰিকৰে ভূমিকা আছে। বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ বাবে খৰতকীয়াকৈ প্ৰযুক্তিগত ভেটি প্ৰস্তুত কৰা হৈছে বুলি তথ্য সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে প্ৰকাশ কৰিছে। চীনে পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণক গৰিহণা দিছে আৰু FIDE বিশ্ব মহিলা কাপ দবা প্ৰতিযোগিতাত অভিলেখ সৃষ্টি কৰি ভাৰতৰ 4গৰাকী খেলুৱৈ ক্ৰমে গ্ৰেণ্ডমাষ্টাৰ কনেৰু হাম্পি, ডি হাৰিকা, আৰ বৈশালী আৰু আন্তৰ্জাতিক মাষ্টাৰ দিব্যা দেশমুখে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 3 বজাত।